চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ কৰুণাময় প্ৰভু পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আমাৰ এই ভক্তিবচন অনুষ্ঠানটো আপুনি বাৰু নিয়মিতভাৱে শুনি আছেনে? আপুনি বাৰু আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ কেতিয়াবা চিঠি লিখিছেনে? আমি যিমান পাৰোঁ সোনকালে চিঠিবোৰৰ উত্তৰ দিবলৈ চেষ্টা কৰোঁ, কিন্তু বিভিন্ন ঠাইৰ পৰা অহা বৃহৎ সংখ্যক চিঠিৰ উত্তৰ দিওঁতে কেতিয়াবা অলপ পলম হৈও যাব পাৰে। অৱশ্যে উত্তৰ পাওঁতে পলম হ'বই বুলি আমি ক'ব খোজা নাই। আপোনাৰ নাম ঠিকনা স্পষ্টকৈ লিখি নপঠিয়ালেও আমাৰ উত্তৰ পঠিয়াবলৈ কেতিয়াবা অসুবিধা হয়। যি কি নহওক, যদি আপুনি চিঠি পঠিয়াইছিল তেনেহ'লে উত্তৰ পাবই। আৰু যদিহে আপুনি এই অনুষ্ঠান শুনি কেনে পাইছে, আমালৈ এতিয়ালৈকে চিঠি লিখি জনোৱা নাই, তেনেহ'লে অনুগ্ৰহ কৰি লিখি পঠিয়াবচোন। আমাৰ ঠিকনা ভক্তিবচন,
TWR ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100। আমাৰ ঠিকনাটি আকৌ এবাৰ কৈছোঁ, ভক্তিবচন
TWR ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100।
আমাৰ ৱেবছাইট www.radio882.com।
আহক এতিয়া প্ৰাৰ্থনাৰে আমাৰ আজিৰ অধ্যয়ন আৰম্ভ কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ অসীম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ, কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ, তোমাক ওচৰৰ পৰা লগ পাবলৈ এই সুন্দৰ সময়, এই সুন্দৰ সুযোগ তুমি আমাক দান কৰিছা। প্ৰভু, এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, তেওঁলোকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। কোনো যদি দুখত আছে তুমি আনন্দ দিয়া, কোনো যদি বেমাৰত পৰি আছে তুমি সুস্থতা প্ৰদান কৰা, তোমাৰ শান্তিজনক উপস্থিতি প্ৰতিজনকে উপলব্ধি কৰিবলৈ দিয়া, তেওঁলোকৰ জীৱনৰ সকলো দিশতে তুমি আশীৰ্বাদ কৰা, তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। এতিয়া প্ৰভু, তোমাৰ বাক্য আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, তুমি আমাক সহায় কৰা যাতে তোমাৰ বাক্য আমি বুজি পাব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তুমি যি দান সকলোৰে বাবে আগবঢ়াইছা, সেই দানৰ তাৎপৰ্য বুজি পাবলৈ আমাৰ চকু মুকলি কৰা, কিয়নো এই প্ৰাৰ্থনা ক্ৰুচত আমাৰ হকে প্ৰাণ দি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়ালো। আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানৰ নিয়মীয়া শ্ৰোতা, তেনেহ'লে আপুনি এটা কথা জানে যে আমি বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে প্ৰায়েই এটা কাম কৰোঁ। কি কাম বাৰু? আমি প্ৰথমতেই প্ৰশ্ন কৰোঁ, যোৱা অনুষ্ঠানত আমি কি আলোচনা কৰিছিলোঁ, কোনখন পুস্তকৰ অধ্যয়ন চলাই আছো ইত্যাদি কথা। এই কামটো আমি কৰিব লগা হয় কাৰণ আমি নতুন কথা আলোচনা কৰাৰ আগতে আগৰ কথা অলপ মনত পেলাই ল'ব লগা হয় প্ৰায়েই। এই অনুষ্ঠান ধাৰাবাহিকভাৱে বাইবেল অধ্যয়ন কৰাৰ অনুষ্ঠান। যেতিয়া আমি বাইবেল অধ্যয়ন কৰোঁ, বাইবেলৰ কোনো এখন পুস্তক লৈ আমি এফালৰ পৰা অধ্যয়ন কৰি যাওঁ। গতিকে আমি এটা অনুষ্ঠানত আলোচনা কৰা কথাখিনিৰ লগত তাৰ পাছত অধ্যয়ন কৰা কথাখিনিৰ প্ৰায়েই সম্বন্ধ থাকে। সেইবাবেই আমি প্ৰায়েই আগৰ অনুষ্ঠানৰ কথা থুলমূলকৈ অলপ মনত পেলাই ল'ব লগা হয়। তদুপৰি বহুতো শ্ৰোতাই হয়তো প্ৰথমবাৰৰ বাবে আমাৰ এই অনুষ্ঠান শুনে, আমি তেওঁলোকৰ কথাও মনত ৰাখিব লগা হয়। যি কি নহওক, আমি এতিয়া মূল কথালৈ আহিব খুজিছোঁ। আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যখৰিয়া ভাৱবাদীৰ পুস্তকখন অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিছোঁ। যোৱা অনুষ্ঠানত আমি এই যখৰিয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ 7 নম্বৰ পদলৈকে পঢ়ি আলোচনা আগবঢ়াইছিলোঁ। আমি পাইছিলোঁ যে ঈশ্বৰে যখৰিয়া ভাৱবাদীৰ যোগেদি ইছৰাইলীয়া লোকসকলক সাৱধান কৰি দিছে, তেওঁলোকে যাতে বাধ্য হৈ চলে, তেওঁলোক যাতে পূৰ্বপুৰুষসকলৰ নিচিনা নহয়, তেওঁলোক ঈশ্বৰলৈ ঘূৰিলে ঈশ্বৰো তেওঁলোকলৈ ঘূৰিব। তাৰ পাছত আমি পাইছিলোঁ যে যখৰিয়া ভাৱবাদীয়ে কেইটামান দৰ্শন পাইছিল, মুঠতে 10টা দৰ্শন। সেইবোৰ আমি এটা এটাকৈ চাই যাম। আমি আজি এই যখৰিয়া ভাৱবাদীৰ পুস্তকৰ প্ৰথম অধ্যায়ৰ 8 নম্বৰ পদৰ পৰা চাই যাম। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে নিশ্চয়। বাইবেলৰ পৰা পাঠ কৰিম যখৰিয়া প্ৰথম অধ্যায় 8 নম্বৰ পদ, পাঠ কৰি দিছোঁ। মই ৰাতি দৰ্শনত দেখিলোঁ যে এজনা পুৰুষে এটা ৰঙা ঘোঁৰাত উঠি চাপৰ ঠাইত থকা মেণ্ডি গছবোৰৰ মাজত থিয় হৈ আছে, আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল। মই ৰাতি দৰ্শনত দেখিলোঁ, তেওঁ মই ৰাতি সপোনত দেখিলোঁ বুলি কোৱা নাই। যখৰিয়া ভাৱবাদীয়ে এই দৰ্শনবোৰ ৰাতি পাইছিল কাৰণে আমি ভাবিব পাৰোঁ যে সেইবোৰ সপোন আছিল, কিন্তু তেওঁ এইটো স্পষ্টকৈ জনাই দিছে যে তেওঁ দৰ্শনহে পাইছিল, সপোন দেখা নাছিল। তেওঁ সম্পূৰ্ণৰূপে সচেতন অৱস্থাত আছিল, সাৰ পাই আছিল। সেইদিনা তেওঁক টোপনি অহা দৰৱ দিলেও নিশ্চয় টোপনি নাহিলহেঁতেন। ঈশ্বৰে আমাক আজিকালি তেনেদৰে দৰ্শন নেদেখুৱায়। কেতিয়াবা কোনো লোকে সপোনত কিবাকিবি দেখে, কিন্তু সেইবোৰ ঈশ্বৰৰ পৰা অহা দৰ্শন বুলি আমি মানি ল'ব নোখোজো। অৱশ্যে কেতিয়াবা কিবা বিশেষ প্ৰয়োজনত ঈশ্বৰে বিশেষ কথা কোনো ব্যক্তিক জনাই দিব লগা হ'ব পাৰে, কিন্তু সপোনত দেখা কথাবোৰকেই আমি দৰ্শন বুলি ভুল কৰা অনুচিত। সপোনত আমাৰ মনটো সক্ৰিয় হৈ নাথাকে, আমাৰ অৱচেতন মনত থকা কিবাকিবি কথাহে আমাৰ সপোনত প্ৰকাশ পাই উঠে। যখৰিয়া ভাৱবাদীয়ে সপোন দেখা নাছিল, ঈশ্বৰে তেওঁক দৰ্শন দেখুৱাইছিল, তেওঁ সম্পূৰ্ণ সজাগ হৈ থকা অৱস্থাতেই। যখৰিয়াই কৈছে মই দেখিলোঁ, সেই বিশেষ সময়ত ঈশ্বৰে কেনেকৈ যখৰিয়াক কিবাকিবি কথা দেখুৱাইছে সেইটো আমি মন কৰা উচিত। যখৰিয়াই কি দেখিছিল সেইটো তেওঁ অতি নাটকীয়ভাৱে উপস্থাপন কৰিছে। তেওঁ এজনা পুৰুষ দেখিলে, ৰঙা ঘোঁৰাত উঠি থকা পুৰুষ। এই ৰঙা ঘোঁৰাত উঠি থকা পুৰুষজননো বাৰু কোন? তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। পৃথিৱীত মানুহৰূপে জন্মগ্ৰহণ কৰাৰ আগৰ প্ৰভু যীশুখ্ৰীষ্ট। আপুনি হয়তো প্ৰশ্ন সুধিব পাৰে, এই কথানো আমি কেনেকৈ জানিব পাৰোঁ? এইবুলি এঘাৰ আৰু বাৰ নম্বৰ পদত তেওঁক জিহুৱাৰ দূতজনা বুলি কোৱা হৈছে। পুৰণি নিয়মৰ জিহুৱাৰ দূতজনাই নতুন নিয়মৰ প্ৰভু যীশুখ্ৰীষ্ট, কাৰণ পুৰণি নিয়মত জিহুৱাৰ দূতজনাক ঈশ্বৰ বুলি কোৱা হৈছে। তেওঁ হৈছে উপস্থিতিৰ দূত, স্বয়ং ঈশ্বৰ জিহুৱা মচীহ। মানৱ ৰূপ ধাৰণ কৰাৰ আগৰ খ্ৰীষ্টক ইয়াত জখৰিয়াই এই পৃথিৱীলৈ চাই থকা অৱস্থাত দেখিছে। এই কথা আমি জানো যে ছয়তানক এই জগতৰ অধিপতি বুলি বাইবেলত কোৱা হৈছে, অৰ্থাৎ ছয়তান এই জগত ব্যৱস্থাৰ গৰাকী নিয়ন্ত্ৰণকৰ্তা। এই জগতৰ মাংসিক ভোগ অভিলাষ, সেই সকলোবোৰ নিয়ন্ত্ৰণ কৰি আছে ছয়তানে। কিন্তু এই জগতখন ঈশ্বৰে ছয়তানক এৰি দিয়া নাই। আনকি এই মুহূৰ্ততো প্ৰভু যীশুৱে ছাঁত থিয় হৈ চাই আছে, তেওঁৰ নিজৰ লোকবিলাকক ৰক্ষা কৰি আছে। এই জখৰিয়াৰ পুস্তকত বিশেষকৈ ইছৰাইল জাতিক প্ৰভু যীশুৱে বিশেষভাৱে লক্ষ্য কৰি থকাৰ ভাৱটো প্ৰকাশ পাইছে। এই সীমাহীন বিশ্বব্ৰহ্মাণ্ডৰ ইমানবোৰ গ্ৰহ নক্ষত্ৰৰ মাজত পৃথিৱী নামৰ এই সৰু গ্ৰহটোত থকা ক্ষুদ্ৰ নৰমনিচৰ মাজৰ নিজৰ লোকসকলক সৃষ্টিকৰ্তা ঈশ্বৰে চাই আছে, পহৰা দি আছে। এই কথাটো ভাবিলেই বাৰু আমাৰ ভাল নালাগেনে? মনলৈ সাহস নাহেনে বাৰু? জখৰিয়াৰ এই দৰ্শনটোৱে আমালৈ এনে বিশেষ সান্ত্বনাৰ বাণী লৈ আহে। জখৰিয়াই আমাক বহুতো সান্ত্বনাৰ বাণী শুনাব, তাৰ মাজত এইটোও এটা। ঈশ্বৰে নিজৰ লোকসকলক কেতিয়াও নেৰে, কেতিয়াও পৰিত্যাগ নকৰে। আমি যদি প্ৰভু যীশুত আশ্ৰয় লৈছোঁ, আমি সদায় নিৰাপদ। আমি মন কৰা উচিত যে মানুহজন ৰঙা ঘোঁৰাত উঠি আহিছিল। ৰঙা ৰংটোৰ তাৎপৰ্য কি বাৰু? ৰঙা ৰঙে তেজ আৰু ৰক্তপাতক বুজায়। প্ৰকাশিত বাক্যত এই ৰঙা ৰঙে যুদ্ধ বিগ্ৰহৰ যোগেদি ৰক্তপাত হোৱাক বুজায়। কিন্তু ইয়াত ৰঙা ঘোঁৰাত উঠি থকা ব্যক্তিজনৰ নিজৰ তেজ প্ৰবাহিত কৰাৰ কথাহে বুজাইছে। তেওঁ প্ৰভু যীশুখ্ৰীষ্ট। তেওঁ জগতলৈ চাই আছে, কাৰণ তেওঁ জগতৰ মানৱৰ মুক্তিৰ কাৰণে নিজৰ তেজ বোৱাবলৈ জগতলৈ আহিব। সেই কথা তেতিয়াও ঘটা নাছিল, কাৰণ এই দৰ্শনটো জখৰিয়াই দেখিছিল খ্ৰীষ্টপূৰ্ব 520 চনত। কিন্তু এদিন যে প্ৰভু যীশু আহিব আৰু জগতৰ পৰিত্ৰাণৰ কাৰণে নিজৰ তেজ বোৱাব, সেই ছবিখন তেতিয়াই প্ৰকাশিত হৈছিল। আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল। সেই ঘোঁৰাকেইটাৰ পিঠিত কোনোবা উঠি আছিল নে নাই, সেই কথাটো ইয়াত উল্লেখ কৰা নাই। কিন্তু আমি ঘোঁৰাবোৰৰ পিঠিত আৰোহী আছিল বুলি ধৰি ল'লে ভুল কৰা নহ'ব। ইয়াত ঈশ্বৰে আমাক গোটেইখিনি কথা জনাই দিয়া নাই যদিও আমি ধৰি ল'ব পাৰোঁ যে সেই আৰোহীবোৰ আছিল খ্ৰীষ্টৰ আজ্ঞাবাহী স্বৰ্গদূতৰ দল। সেই স্বৰ্গদূতকেইজনৰ দায়িত্ব আছিল এই জগতখনৰ খবৰ ৰখা আৰু সকলো কথা প্ৰভু যীশুক জনাই থকা। ইয়াত যিবোৰ ৰং উল্লেখ কৰা হৈছে, সেই ৰংবোৰৰ বিশেষ তাৎপৰ্য আছে বুলি আমি বিশ্বাস কৰোঁ। বেলেগ বেলেগ ৰঙৰ ঘোঁৰাৰ কথা ইয়াত কোৱা হৈছে। ৰঙা ঘোঁৰাই নিশ্চয় যুদ্ধ বিগ্ৰহ বুজাব, বগা ঘোঁৰাই খুব সম্ভৱ যুদ্ধ জয় কৰাক বুজাব, অৰ্থাৎ এটা ঘোঁৰাই যুদ্ধ জয় কৰিবলৈ আগবাঢ়ি যোৱা কথাটোক বুজাব। মুগা ৰংটো আচলতে আন ৰং কিছুমানৰ মিশ্ৰণ, মেণ্ডি গছবোৰৰ মাজত থিয় হৈ আছে। এই মেণ্ডি গছবোৰ সাধাৰণতে মৰুভূমি অঞ্চলত পোৱা যায়। ইছৰাইল দেশত এই মেণ্ডি গছেৰে ভৰা উপত্যকা বহুতো আছিল। এই মেণ্ডি গছ ইছৰাইলৰ এটা প্ৰতীক বা চিন বুলি ক'ব পাৰি। আমি জানো কিছুমান বিশেষ বিশেষ গছে বিশেষ বিশেষ জাতি বা দেশক বুজায়। ইছৰাইল জাতিক প্ৰতিনিধিত্ব কৰে জিত গছ, ডিমৰু গছ, মেণ্ডি গছ, আঙুৰ লতা এই সকলোৱে। যিচয়া 41:19 ঈশ্বৰে কৈছে, মই অৰণ্যত এৰছ, বাবল, মেণ্ডি আৰু বনৰীয়া জিত গছ ৰুম, আৰু মৰুভূমিত দেৱদাৰু, টিধৰ, তাচুৰ গছ একেলগে ৰুই থ'ম। আকৌ যিচয়া 55:13 তেওঁ কৈছে, কাঁইট গছৰ সলনি দেৱদাৰু, চুৰাটৰ সলনি মেণ্ডি উৎপন্ন হ'ব, আৰু সেয়ে যীহোৱাৰ কীৰ্তিস্বৰূপ হ'ব, কেতিয়াও লুপ্ত নোহোৱা অনন্তকাললৈকে থকা এক চিন হ'ব। আজিৰ ইছৰাইল দেশত বহুতো নতুন নতুন গছ ৰোৱা হৈছে আৰু তাৰে বৃহৎ সংখ্যক গছ হৈছে মেণ্ডি গছ। এই কথাটোৰ নিশ্চয় এটা বিশেষ তাৎপৰ্য আছে। এইটো বিশেষভাৱে মন কৰিবলগীয়া কথা যে ইছৰাইলীয় লোকসকলে পজা পৰ্ব পালন কৰিবলৈ যেতিয়া জুপুৰি ঘৰ সাজে তেতিয়া মেণ্ডি গছ আৰু খেজুৰ গছৰ ডালপাত ব্যৱহাৰ কৰাটো নিয়ম। আচলতে এই মেণ্ডি গছৰ মূল ইব্ৰী শব্দটো হৈছে হাধাস, আৰু এই হাধাস শব্দৰ পৰাই হদস্যা নামটো ওলাইছে। এই হদস্যা হৈছে ইষ্টেৰৰ ইব্ৰী নাম। গতিকে ইষ্টেৰ নামৰ ছোৱালী এজনীয়ে মেণ্ডি গছকেই প্ৰতিনিধিত্ব কৰে। চাপৰ ঠাইত থকা মেণ্ডি গছবোৰৰ মাজত থিয় হৈ আছে। চাপৰ ঠাইত থকা মেণ্ডি গছবোৰৰ মাজত থিয় হৈ আছিল সেই ব্যক্তি, ৰঙা ঘোঁৰাৰ ওপৰত বহি। চাপৰ ঠাই মানে বাৰু কি বুজোৱা হৈছে? চাপৰ ঠাই মানে কোনো দ গাত নহয়, তলত থকা উপত্যকাৰ কথা ইয়াত কোৱা হৈছে। মেণ্ডি গছৰ জোপাবোৰ সাধাৰণতে উপত্যকা অঞ্চলত পোৱা যায় কাৰণ তাত পানীৰ সৰবৰাহ ভাল হয়। উপত্যকা অঞ্চলৰ মেণ্ডি গছবোৰে সেই সময়ৰ ইছৰাইল জাতিক বুজাইছিল কাৰণ সেই সময়ৰ ইছৰাইল জাতিৰ অৱস্থা তেনেকুৱাই আছিল। এই শাস্ত্ৰপদটো এৰি যোৱাৰ আগতে আমি এই কথাটো পুনৰ মনত পেলাই ল'ব খুজিছো যে ৰঙা ঘোঁৰাৰ ওপৰত উঠি থকা সেই ব্যক্তিজন প্ৰভু যীশুখ্ৰীষ্টৰ ছবি। তেওঁ এই পৃথিৱীত ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ যে আহিব সেই দিনৰ অপেক্ষাত থকাৰ ছবি, আৰু তেওঁ এই জগতখনলৈ চাই আছে, পহৰা দি আছে। কিন্তু আন আন ঘোঁৰাকেইটাত থকা অশ্বাৰোহী কেইজন আছিল তেওঁৰ দ্বাৰা সৃষ্টি কৰা স্বৰ্গদূত কিছুমান, প্ৰভু যীশুৰ সৈতে থকা সেই স্বৰ্গদূতবোৰ। এতিয়া 9 পদটো পাঠ কৰি দিম। ইয়াত লিখা আছে, তেতিয়া মই সুধিলোঁ, হে মোৰ প্ৰভু, এইবিলাক কোন? তাতে মোৰ লগত কথা হোৱা দুজনে মোক ক'লে, এইবিলাক কোন তাক মই তোমাক দেখুৱাম। তেতিয়া মই সুধিলোঁ, হে মোৰ প্ৰভু, এইবিলাক কোন? জখৰিয়াই এই প্ৰশ্ন সুধিছিল কাৰণ তেওঁ আনবোৰক চিনি পোৱা নাছিল। আমাৰ মনতো নিশ্চয় একেই প্ৰশ্ন, গতিকে তেওঁনো কি উত্তৰ দিয়ে সেইটো আমি মন কৰা উচিত। সেইবোৰনো কোন, সেই কথা তেওঁ জনাব বুলি কৈছে। আমি পঢ়ি যাওঁ, তাৰ পাছৰ পদটো চাওঁ, 10 পদ। পাছে মেণ্ডি গছবোৰৰ মাজত থিয় হোৱা পুৰুষজনাই উত্তৰ দি ক'লে, পৃথিৱীত ইফালে সিফালে ফুৰিবলৈ জিহুৱাই পঠোৱা লোক এইবিলাক। পৃথিৱীত ইফালে সিফালে ফুৰিবলৈ জিহুৱাই পঠোৱা লোক এইবোৰ, অৰ্থাৎ তেওঁলোকে পৃথিৱীখন পহৰা দি থাকে। তেওঁলোক জিহুৱাৰ দ্বাৰা বিশেষভাৱে নিযুক্ত। 11 পদ, তাতে তেওঁবিলাকে মেণ্ডি গছবোৰৰ মাজত থিয় হৈ থকা জিহুৱাৰ দুজনাক উত্তৰ দি ক'লে, আমি পৃথিৱীত ইফালে সিফালে ফুৰিলোঁ আৰু চোৱা, গোটেই পৃথিৱী সুস্থিৰ আৰু বিশ্ৰামে আছে। সেই দূতসকলে ক'লে, আমি পৃথিৱীত ইফালে সিফালে ফুৰিলোঁ আৰু চোৱা, গোটেই পৃথিৱী সুস্থিৰ আৰু বিশ্ৰামে আছে, অৰ্থাৎ সেই সময়ত পৃথিৱীত শান্তি বিৰাজ কৰি আছিল। এইটো শুনি বৰ ভাল লগা কথা, কাৰণ বুৰঞ্জীয়ে ঢুকি পোৱা যোৱা 5000 মাত্ৰ 200 কালহে পৃথিৱীত কোনো যুদ্ধ বিগ্ৰহ নোহোৱাকৈ আছে বুলি বুৰঞ্জীবিদসকলে ক'ব খোজে। মানুহ আচলতে অতি হিংস্ৰ যুদ্ধপ্ৰিয় প্ৰাণী বুলি ক'লেও ভুল কৰা নহ'ব। মানুহৰ অন্তৰতেই যুদ্ধ আছে। গতিকে শান্তিৰে ভৰা সময়ৰ কথা ক'লে আমাৰ নিশ্চয় ভাল লাগে। কিন্তু ইয়াত যি শান্তিৰ কথা কোৱা হৈছে, সেই শান্তিনো কেনেকুৱা শান্তি আছিল? সেই শান্তি এনেকুৱা শান্তি যি শান্তি বেছিদিন স্থায়ী নহয়। 12 নম্বৰ পদ, তেতিয়া যীহোৱাৰ দূতজনাই উত্তৰ দি ক'লে, যি জিৰচালেমৰ আৰু যিহুদাৰ যি নগৰবোৰৰ অহিতে তুমি এই 70 বছৰ ক্ৰোধ কৰিয়েই আছা, সেই বাহিনীবিলাকৰ যীহোৱা, সেই জিৰচালেমৰ আৰু যিহুদাৰ সেই নগৰবোৰৰ ওপৰত কিমান কালনো তুমি দয়া নকৰাকৈ থাকিবা? যি নগৰবোৰৰ অহিতে তুমি এই 70 বছৰ ক্ৰোধ কৰিয়েই আছা, অৰ্থাৎ 70 বছৰ ধৰি জিৰচালেম ধ্বংসপ্ৰাপ্ত অৱস্থাত আছে, ভগ্নস্তূপ ছাইৰ দম হৈ আছে। কিন্তু এতিয়া ইছৰাইলৰ যি অৱশিষ্ট লোকসকল জিৰচালেমলৈ উভতি আহিছে, তেওঁলোকে আকৌ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে ঈশ্বৰৰ আগত এই ক্ৰন্দন কৰিছে, ঈশ্বৰেনো আমাক কিমান দিন আশীৰ্বাদ নকৰাকৈ থাকিব? তেওঁ আমাক পুনৰাই আশীৰ্বাদ নকৰিবনে? এই কথাটো ঈশ্বৰে পৰিষ্কাৰভাৱে জনাই দিব যে যিবোৰ দেশ শান্তিত আছে, নিজক লৈ মত্ত হৈ আছে, কিন্তু জিৰচালেমৰ অৱস্থাৰ প্ৰতি আওকাণ কৰি আছে, সেই দেশ তথা জাতিবোৰৰ প্ৰতি তেওঁ অসন্তুষ্ট। ঈশ্বৰ জিৰচালেমৰ প্ৰতি বিশেষভাৱে আগ্ৰহী, কিন্তু পৃথিৱীৰ সকলোবোৰ দেশ আৰু জাতি জিৰচালেমৰ প্ৰতি অমনোযোগী। ঈশ্বৰে বিশেষ কৰুণা আৰু অনুগ্ৰহ দেখুৱাই আকৌ জিৰচালেমলৈ উভতি আহিছে। গতিকে আন আন জাতিবোৰৰো ইয়াৰ প্ৰতি বিশেষ দায়িত্ব আছে। কিন্তু জাতিবোৰ শান্তিত আছে, নিশ্চিন্তে আছে, কোনো চিন্তা নকৰাকৈ শান্তিৰে আছে। অৱশ্যে সেই শান্তি বেছিদিন স্থায়ী নহ'ব, এই কথা আমি দেখিবলৈ পাম। প্ৰিয় শ্ৰোতা, এই কথাটোৰ বিশেষ প্ৰয়োগ আমি কৰিব পাৰোঁ আমাৰ বৰ্তমানৰ জগতখনৰ ক্ষেত্ৰতো। আমি এই কথা দৃঢ়ভাৱে ক'ব পাৰোঁ যে এই জগতখনত কেতিয়াও স্থায়ী শান্তি স্থাপন নহয় যেতিয়ালৈকে প্ৰভু যীশুৱে জিৰচালেমত তেওঁৰ ৰাজত্ব আৰম্ভ নকৰে, কাৰণ তেওঁৱেই হৈছে শান্তিৰাজ। এতিয়া তেওঁ আমাক যি শান্তি দিব পাৰে, সেই শান্তি আমি পাওঁ আন্তৰিক শান্তি। সেই শান্তি হৈছে ঈশ্বৰে সৈতে হোৱা শান্তি। ঈশ্বৰে সৈতে শান্তি স্থাপন হয় যেতিয়া আমাৰ পাপৰ ক্ষমা আমি লাভ কৰোঁ, যেতিয়া আমি ঈশ্বৰৰ সৈতে পুনৰ মিলিত হওঁ। যেতিয়া ঈশ্বৰৰ সৈতে আমাৰ শান্তি স্থাপন হয়, তেতিয়া আমাৰ চুবুৰীয়াৰ সৈতেও আমাৰ শান্তি স্থাপন হয়, দেশৰ মাজতো শান্তি স্থাপন হয়। কিন্তু আজি মানুহৰ মাজত সেই শান্তি আমি দেখিবলৈ নাপাওঁ। দিনে দিনে অশান্তিবোৰ বাঢ়ি যোৱাহে আমি দেখি থাকোঁ। ইয়াৰ বিভিন্ন কাৰণ আছে, কিন্তু মূল কাৰণ এটাই বুলি আমি ক'ব পাৰোঁ, ঈশ্বৰৰ সৈতে মানুহৰ শান্তি স্থাপন অৰ্থাৎ প্ৰকৃত অৰ্থত মিলন নোহোৱা কাৰণেই সকলোবোৰ সমস্যাৰ উদ্ভৱ হৈছে। যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি আমি সেই শান্তি লাভ কৰিব পাৰোঁ। জগতৰ শান্তিৰ মূল চাবিকাঠি আচলতে জিৰচালেমেই। জখৰিয়াৰ সময়ত জগতখনে শান্তিৰে আছিল, কিন্তু জিৰচালেমক অৱজ্ঞা কৰিছিল। সেয়া আছিল মাদিয়া আৰু পাৰ্চীসকলে জগতত প্ৰভুত্ব চলাই থকাৰ সময়ৰ কথা। বাবিলে মিচৰীয়া আৰু অচুৰীয়া সকলোকে বশ কৰিছিল। তাৰ পাছত মাদিয়া আৰু পাৰ্চীবিলাকে বাবিলক পৰাস্ত কৰিছিল, আৰু মাদিয়া পাৰ্চীসকলৰ সাম্ৰাজ্য বিয়পি পৰিছিল একেবাৰে সিন্ধু নদীৰ পৰা ভূমধ্য সাগৰলৈকে, উত্তৰৰ বৰফে ঢকা পৰ্বতৰ পৰা দক্ষিণে ছাহাৰা মৰুভূমিলৈ। তেওঁলোকৰ সেই প্ৰবল প্ৰতাপী সাম্ৰাজ্যই জগতলৈ কিছুদিনৰ কাৰণে শান্তি আনিছিল, কিন্তু সেই শান্তি বেছিদিন নাথাকিল, কাৰণ আলেকজেণ্ডাৰৰ আক্ৰমণে সেই সকলো ওলট পালট কৰি দিলে। শান্তি স্থায়ী হোৱা নাছিল, আৰু নোহোৱাটোৱেই স্বাভাৱিক, কাৰণ জিৰচালেমেই আচলতে শান্তিৰ চাবিকাঠি। কিন্তু প্ৰকৃত শান্তি, চিৰস্থায়ী শান্তি আমাক দিব পাৰে প্ৰভু যীশুখ্ৰীষ্টই। সেই শান্তি আপুনি বাৰু লাভ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। Thank you.
মাতিও তুমি হলায় জ্ঞানী হে নুবুজিলা বন্ধু তুমি
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, হলায় জ্ঞানী হে নুবুজিলা বন্ধু তুমি। বন্ধু তুমি প্রভু যীশু আমার বাবে প্রসাদ দিলে নিজরে জীব কত যে যাতনা ভুঞ্জিলে আমার বাবে, আমার বাবে নুবুজিলা বন্ধু তুমি। প্রভু যীশুর বাণী জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, হলায় জ্ঞানী হে নুবুজিলা বন্ধু তুমি, নুবুজিলা বন্ধু তুমি, নুবুজিলা বন্ধু তুমি।